وعلى الذين هادوا حرمنا كل ذي ظفر ومن البقر والغنم حرمنا عليهم شحومهما إلا ما حملت ظهورهما أو الحوايا أو ما اختلط بعظم ذلك جزيناهم ببغيهم وإنا لصادقون
আৰু আমি ইহুদীসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকে হাৰাম কৰিছিলোঁ আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলোঁ কিন্তু এইবোৰৰ পিঠিত থকা নাইবা নাড়ীবোৰত থকা অথবা অস্থি সংলগ্ন চৰ্বিৰ বাহিৰে সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলোঁ নিশ্চয় আমি সত্যবাদী